গণনা পুস্তক 35 অধ্যায়। লেবিয়াসকলৰ নগৰ আৰু আশ্ৰয় নগৰ নিৰূপণ। পাছত জিহুৱাই মোৱাবৰ সমৰ্থলত জিৰিহুৰ সন্মুখত জৰ্দনৰ ওচৰত মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ বাস কৰিবৰ কাৰণে লেবিয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণীয় ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া। তেতিয়া তেওঁলোকে নিৰ্বাস কৰিবৰ কাৰণে সেই সকলো নগৰ হ'ব, আৰু সেই নগৰৰ চৰণী ঠাই তেওঁলোকৰ গৰু, মেৰচাক আদি পশু চৰাবৰ বাবে হ'ব। আৰু তোমালোকে যি যি নগৰ লেবিয়াসকলক দিবা, তাৰ চৰণীয় ঠাই নগৰৰ চাৰিওফালে গড়ৰ বাহিৰে 1,000 হাতলৈকে হ'ব, আৰু তোমালোকে নগৰৰ বাহিৰে পূব দিশে 2,000 হাত আৰু দক্ষিণ দিশে 2,000 হাত, পশ্চিম দিশে 2,000 হাত আৰু উত্তৰ দিশে 2,000 হাত জুখি দিবা। তাৰ মাজ ঠাইত নগৰ থাকিব, এয়ে তেওঁলোকৰ নগৰৰ চৰণী ঠাই হ'ব। তোমালোকে যি যি নগৰ লেবিয়াসকলক দিবা, সেইবোৰ নগৰৰ মাজত মানুহ বধি পলাবৰ কাৰণে 6,800 নগৰ হ'ব লাগিব, আৰু তাৰ বাহিৰেও 42 নগৰ তোমালোকে তেওঁলোকক দিবা। তোমালোকে সৰ্বমুঠ 48 নগৰ আৰু তাৰ চৰণী ঠায়ে সৈতে দিবা, আৰু ইজৰাইলৰ সন্তানসকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰৰ নগৰৰ বিষয়ে হ'লে তোমালোকে অধিকাৰ কৰা অধিক কমৰ পৰা কম ল'বা। এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবিয়াবিলাকক দিবা। পাছত জিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, তোমালোকে যেতিয়া জৰ্দন পাৰ হৈ কনান দেশত সোমাবা, তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণহানি কৰা কোনো নৰবধি পলাই যাবলৈ তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয় নগৰ নিৰূপণ কৰিবা। আৰু মানুহবধিটো বিচাৰৰ অৰ্থে সমাজৰ আগলৈ নৌ আহোঁতেই যেন নমৰে, এইকাৰণে সেই নগৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা তোমালোক ৰক্ষা পোৱা আশ্ৰয় স্থান হ'ব। আৰু যি নগৰ তোমালোকে দিবা, সেইবোৰৰ মাজৰ তোমালোকৰ 6,800 নগৰ হ'ব। তোমালোকে তাৰ মাজৰ 3 নগৰ জৰ্দন পূব পাৰত আৰু আন 3 কনান দেশত দিবা, সেইবোৰ 800 নগৰ হ'ব। যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এইকাৰণে ইজৰাইলৰ সন্তানসকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই 6 নগৰ আশ্ৰয় স্থান হ'ব। কিন্তু যদি সি লোহাৰ অস্ত্ৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহবধি, তেনে মানুহবধিৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহবধি, অৱশ্যে তেনে মানুহবধিৰ প্ৰাণদণ্ড হ'ব। নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহবধি, অৱশ্যে তেনে মানুহবধিৰ প্ৰাণদণ্ড হ'ব। ৰক্তপাতৰ প্ৰতিকাৰ সাধকে নিজে তেনে মানুহবধিক বধ কৰিব পাৰিব, সি তাক লগ পালেই বধ কৰিব পাৰিব। আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে বা খাপ দি থাকি তাৰ ওপৰত কিবা বস্তু দলি মাৰে, আৰু সি যদি তাতে মৰে, নাইবা শত্ৰুভাৱ কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে যিজনে তাক মাৰে অৱশ্যে তাৰ প্ৰাণদণ্ড হ'ব। যি মানুহবধি ৰক্তপাতৰ প্ৰতিকাৰ সাধকে তেনে মানুহবধিক লগ পালেই তাক বধ কৰিব পাৰিব। কিন্তু যদি শত্ৰুভাৱ নকৰাকৈ অকস্মাতে তাক আঘাত কৰে বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে বা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে শিল তাৰ ওপৰত তাক নেদেখাকৈ পেলায় আৰু তাতে সি মৰে, তথাপি সি তাৰ শত্ৰু বা অনিষ্টকাৰী নহ'ব। তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব। আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহবধিক উদ্ধাৰ কৰিব। আৰু সি যি ঠাইলৈ পলাইছিল নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰাই পঠাই দিব। আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয় মানলৈকে সি সেই নগৰতে থাকিব। কিন্তু এই মানুহবধি যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয় আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে তেন্তে সি ৰক্তপাতৰ দোষী নহ'ব, কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল। কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহবধি নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব। আৰু তোমালোকৰ পুৰুষানুকৰ্মে তোমালোকে নিৰ্বাহ কৰা সকলো ঠাইতে এইয়ে তোমালোকৰ বিচাৰৰ বিধি হ'ব। যি মানুহে কোনো লোকক বধ কৰে সেই মানুহবধিক সাক্ষীৰ মুখে বধ কৰা হ'ব। কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ'ব। আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহবধিৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়চিত্ৰ নল'বা, কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ'ব। আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ'ল সেই মানুহ পুৰোহিত নৌ মৰোতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়চিত্ৰ নল'বা। এইদৰে তোমালোকে থকা দেশ অশুচি নকৰিবা, কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়চিত্ৰ হ'ব নোৱাৰে। এই হেতুকে তোমালোকে নিৰ্বাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ সেই দেশ তোমালোকে অশুচি নকৰিবা, কিয়নো মই যিহুৱাই ইজৰাইলৰ মাজত বাস কৰোঁ।